দ্বিতীয় বংশাৱলী ১৯ অধ্যায়। তাৰ পাছত যিহুদাৰ ৰজা যিহোশ্বাফতে শান্তিৰে জিৰচালেমৰ নিজৰ ঘৰলৈ ঘূৰি আহিল। তেতিয়া হনানী পুত্ৰ জেহুদৰ্শকে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ গ'ল আৰু ৰজা যিহোশ্বাফতক ক'লে, দুৰ্জনক সহায় কৰা আৰু যিহুৱা ঘিণ কৰোতা সকলক প্ৰেম কৰা জানো তোমাৰ উচিত, এইকাৰণে তোমাৰ ওপৰত জিহুৱাৰ ক্ৰোধ আহিছে। তথাপি তুমি দেশৰ পৰা আচেৰা মূৰ্তিবোৰ উচ্ছন্ন কৰাত আৰু ঈশ্বৰক বিচাৰিবলৈ তোমাৰ মন থিৰ কৰাত তোমাৰ কিছু সদ্ভাৱ পোৱা গ'ল। তাৰ পাছত যিহোশ্বাফতে জিৰচালেমত বসতি কৰিলে আৰু তেওঁ পুনৰাই ওলাই বেৰছেবাৰ পৰা ইফ্ৰাইম পৰ্বতীয়া অঞ্চললৈকে লোকসকলৰ মাজত ফুৰি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱাৰ ফালে তেওঁলোকক ঘূৰাই আনিলে আৰু দেশৰ ভিতৰত গড়েৰে আবিত যিহুদাৰ আটাইবোৰ নগৰৰ ভিতৰত প্ৰত্যেক নগৰত তেওঁ এজন এজনকৈ বিচাৰকৰ্তা নিযুক্ত কৰিলে। তেওঁ বিচাৰকৰ্তাসকলক ক'লে, তোমালোকে যি কৰিবা সেই বিষয়ে সাৱধানে কৰিবা, কিয়নো তোমালোকে লোকসকলৰ কাৰণে নহয় কিন্তু জিহুৱাৰ কাৰণেহে বিচাৰ কৰিবা, বিচাৰত তেওঁ তোমালোকৰ সহায়কাৰী হ'ব। এতেকে এতিয়া তোমালোকে জিহুৱালৈ ভয় ৰাখিবা, তোমালোকে সাৱধান হৈ কাৰ্য কৰা, কিয়নো আমাৰ ঈশ্বৰ জিহুৱাৰ গুৰিত অন্যায় কি মুখ চোৱা কি ভেটি খোৱা নহয়। ইয়াৰ উপৰিও যিহোশ্বাফতে জিৰচালেমত জিহুৱাৰ সম্বন্ধীয় বিচাৰৰ অৰ্থে অৰ্থাৎ বিবাদ ভাঙিবৰ অৰ্থে লেবিয়াসকলৰ পুৰোহিতসকলৰ আৰু ইজৰাইলৰ ফৈদৰ মুখিয়াল কেইজনমানক নিযুক্ত কৰিলে। তেখেতসকল জিৰচালেমত বাস কৰিলে। তেওঁ তেখেতসকলক এই আজ্ঞা দিলে বোলে, তোমালোকে জিহুৱালৈ ভয় ৰাখি বিশ্বাসীৰূপে সিদ্ধ মনেৰে এইদৰে কাৰ্য কৰিবা। ৰক্তপাতৰ বিষয়ে বা ব্যৱস্থা ও আজ্ঞাৰ বা বিধি ও শাসন প্ৰণালীৰ বিষয়ে যিকোনো গোচৰ নিজ নিজ নগৰত বাস কৰা তোমালোকৰ ভাইসকলৰ পৰা তোমালোকৰ গুৰিত উপস্থিত হ'ব। এই বিষয়ে তোমালোকে সেই লোকসকলক উপদেশ দিবা যাতে তেওঁলোকে জিহুৱাৰ বিৰুদ্ধে দোষী নহ'ব আৰু তোমালোকৰ ওপৰত আৰু তোমালোকৰ ভাইসকলৰ ওপৰত তাৰ কাৰণে জিহুৱাৰ ক্ৰোধ নাথাকিব। যদি তোমালোকে ইয়াকে কৰা তেতিয়া তোমালোক দোষী নহবা। চোৱা, জিহুৱাৰ সকলো বিচাৰত প্ৰধান পুৰোহিত অমৰীয়া আৰু ৰজাৰ আটাই বিচাৰত যিহুদা বংশীয় অধ্যক্ষ ইছমাইলৰ পুত্ৰ জবাদিয়াক তোমালোকৰ ওপৰত নিযুক্ত কৰা হৈছে। লেবিয়া সকলো তোমালোকৰ আগত শাসনকৰ্তা হৈ থাকিব। তোমালোকে সাহসেৰে কাৰ্য কৰা আৰু যেন জিহুৱাৰ সাধু লোকসকলৰ সংগী হওক।